বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী আৰু মোৰ সৈতে আছে ডলি দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, চৰকাৰে লাইচেন্স ৰাজৰ সময়ছোৱাৰ উৎপাদনৰ বাবে দণ্ডবিহাৰ পৰিৱৰ্তে উৎপাদন আধাৰিত উদগনিলৈ দৃষ্টিভংগী সলনি কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিলিগুৰি কৰিডৰৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাত গুৰুত্ব আৰোপ কৰি দেশৰ পূৰ্বাঞ্চলৰ সীমান্তৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। উচ্চতম ন্যায়ালয়ে সমাধান সমাৰোহ পদক্ষেপৰ অংশৰূপে আয়োজন কৰা তিনিদিনীয়া বিশেষ লোক আদালতৰ প্ৰথম দিনটোত 400ৰো অধিক গোচৰ নিষ্পত্তি কৰিছে। বিজেপিয়ে বন্দে মাতৰমৰ প্ৰসাৰৰ দৃশ্যে ৰাষ্ট্ৰজুৰি প্ৰচাৰ চলাব আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চৰকাৰে লাইচেন্স ৰাজৰ সময়ছোৱাৰ উৎপাদনৰ বাবে দণ্ডবিহাৰ পৰিৱৰ্তে উৎপাদন আধাৰিত উদগনি আঁচনি পি এল আইলৈ দৃষ্টিভংগী সলনি কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ বিশ্ব নেতাসকলৰ মঞ্চ 2026ত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে আগৰ চৰকাৰে ইচ্ছাকৃতভাৱে নাটনি বৰ্তাই ৰখাৰ চিন্তাৰ প্ৰসাৰ ঘটাইছিল যাতে জনসাধাৰণ চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। তেওঁ কয় যে ইয়াৰ ফলত নিয়োগ সৃষ্টিৰ প্ৰক্ৰিয়াটো প্ৰভাৱ পৰিছিল। চৰকাৰৰ শাসনৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পি এল আই আঁচনিৰ বিষয়ে প্ৰকাশ কৰে। এই আঁচনিৰ সফলতাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে 2,50,000 কোটি টকাৰ বিনিয়োগ সম্ভৱ হৈছে, 22,00,000 কোটি টকাৰ উৎপাদন আৰু বিক্ৰী হোৱাৰ লগতে 15,00,000 কোটি টকাৰ ৰপ্তানি আৰু 14,00,000তকৈও অধিক নিয়োগ সৃষ্টি হৈছে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে।
जहां पहले प्रोडक्शन बढ़ाने पर पनिशमेंट मिलता था, वहीं आज हमारी सरकार प्रोडक्शन बढ़ाने पर इंसेंटिव दे रही है। पीएलआई स्कीम की सक्सेस दुनिया देख रही है। सिर्फ इस एक योजना की वजह से करीब 2,50,000 करोड़ रुपए का एक्चुअल इन्वेस्टमेंट हुआ है। 22,00,000 करोड़ रुपए से ज्यादा का प्रोडक्शन और सेल्स हुई है। 15,00,000 करोड़ रुपए से ज्यादा का एक्सपोर्ट हुआ है और 14,00,000 से ज्यादा डायरेक्ट और इनडायरेक्ट जॉब बनी है।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি চিকেন স্নেক খ্যাত শিলিগুৰি কৰিডৰৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাত গুৰুত্ব আৰোপ কৰি দেশৰ পূৰ্বাঞ্চলৰ সীমান্ত নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। শ্ৰীশ্বাহে দাৰ্জিলিঙৰ সুকনাত পশ্চিমবংগৰ প্ৰশাসন আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই বৈঠকত মিলিত হয়। সীমান্তত নিয়োগ কৰা সশস্ত্ৰ সীমাবল আৰু সীমা সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে। সীমান্তৰ নিৰীক্ষণ শক্তিশালীকৰণৰ লগতে কেন্দ্ৰীয় সুৰক্ষা বাহিনী, চোৰাংচোৱা সংস্থা, ৰাজ্যিক আৰক্ষী আৰু প্ৰশাসনৰ সমন্বয় বৃদ্ধি আৰু প্ৰস্তাৱিত ট্ৰায়েংগুলাৰ ছিকিউৰিটি গ্ৰীডৰ গাঁথনিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। শিলিগুৰি নেপাল, ভূটান আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিকটৱৰ্তী হোৱাৰ হেতু এই বৈঠকে বিশেষ গুৰুত্ব বহন কৰিছে। উল্লেখযোগ্য যে এই ঠেক শিলিগুৰি কৰিডৰেই হৈছে দেশৰ বাকী অংশৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ স্থলভাগেৰে সংযোগ সাধনৰ একমাত্ৰ পথ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দাৰ্জিলিঙৰ সুকনাত গোৰ্খা নেতাসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, মুখ্য সচিব মনোজ আগৰৱাল, পাৰ্বত্য পৰিক্ৰমা ৰাজ্যমন্ত্ৰী বিশাল লামা, লোকসভাৰ সাংসদ ৰাজু বিষ্ট, ৰাজ্যসভাৰ সাংসদ হৰ্ষবৰ্ধন শৃংলা, 5গৰাকী গোৰ্খা বিধায়ক, মধ্যস্থতাকাৰী পংকজ সিং, চোৰাংচোৱা সংস্থাৰ সঞ্চালক মহেশ দীক্ষিত, গোৰ্খা জনমুক্তি মৰ্চাৰ সভাপতি বিমল গুৰুং, গোৰ্খা নেতা মান ঘিসিং আৰু কেইবাগৰাকীও গোৰ্খা নেতাই অংশগ্ৰহণ কৰে। এই বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দাৰ্জিলিঙৰ লোকসভাৰ সাংসদ ৰাজু বিষ্টে বৈঠকখন ফলপ্ৰসূ আছিল বুলি মন্তব্য কৰি গোৰ্খা নেতাসকলে এই বৈঠকত নিজৰ সমস্যাসমূহ উত্থাপন কৰে বুলি উল্লেখ কৰে। নেতাসকলৰ মতামত শুনাৰ পাছত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বৈঠকত আলোচনা হোৱা বিষয়সমূহ নিজৰ মন্তব্য আগবঢ়োৱাৰ লগতে সমস্যাসমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বৈঠকৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দাবীসমূহৰ সমাধানৰ বাবে মধ্যস্থতাকাৰী হিচাপে থকা বি এছ এফৰ প্ৰাক্তন সঞ্চালক পংকজ সিঙৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হ'ব বুলি ঘোষণা কৰে। গোৰ্খা জনমুক্তি মৰ্চাৰ সম্পাদক ৰোচন গিৰিয়ে এই বৈঠকখন সন্তোষজনক আছিল বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। হৰ্ষবৰ্ধন শৃংলাই দাৰ্জিলিং, তেৰাই আৰু দুৱাৰ্ছ অঞ্চলৰ সমস্যা সাংবিধানিক গাঁথনিৰ ভিতৰত সমাধান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়ালৈ যাব। মন্ত্ৰীগৰাকীয়ে ভাৰত ৰাছিয়া বাণিজ্য, অৰ্থনীতি, বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু সাংস্কৃতিক সহযোগিতাৰ আন্তঃ চৰকাৰী আয়োগৰ 27 সংখ্যক অধিৱেশনত সহ অধ্যক্ষতা কৰিব। এই ভ্ৰমণকালত ডঃ জয়শংকৰে ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গেই লেভৰভক সাক্ষাৎ কৰি আঞ্চলিক আৰু গোলকীয় সমস্যা সম্পৰ্কে মত বিনিময় কৰিব। উচ্চতম ন্যায়ালয়ে সমাধান সমাৰোহ পদক্ষেপৰ অংশৰূপে আয়োজন কৰা তিনিদিনীয়া বিশেষ লোক আদালতৰ প্ৰথম দিনটোত 400ৰো অধিক গোচৰ নিষ্পত্তি কৰিছে। বিচাৰপীঠে বিবাহ আৰু সম্পত্তিৰ বিবাদ, মটৰ দুৰ্ঘটনা, ভূমি অধিগ্ৰহণ আৰু ক্ষতিপূৰণ, কৰ সংক্ৰান্তীয় বিবাদকে ধৰি বিভিন্ন বিবাদ নিষ্পত্তি কৰে। 16খন বিশেষ লোক আদালতৰ বিচাৰপীঠত 600ৰো অধিক গোচৰ তালিকাভুক্ত কৰা হৈছিল আৰু প্ৰতিখন বিচাৰপীঠত দুগৰাকীকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। জ্যেষ্ঠ অধিবক্তা, অভিলেখ অধিবক্তা আৰু অন্যান্য অধিবক্তাই তেওঁলোকক সহায় কৰিছিল। কালি আৰম্ভ হোৱা এই বিশেষ লোক আদালত কাইলৈ পৰ্যন্ত চলিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ডলি দেৱীৰ পৰা।
বন্দে মাতৰমৰ ব্যৱহাৰক উৎসাহিত কৰাৰ লগতে এই বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিজেপিয়ে ৰাষ্ট্ৰজুৰি প্ৰচাৰ অভিযান চলাব। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই কয় যে দলটোৰ নৱনিযুক্ত ৰাষ্ট্ৰীয় কাৰ্যকৰ্তাসকলৰ নতুন দিল্লীত বহা প্ৰথমখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন দিল্লীত থকা কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱক পৰিৱেশনৰ পাছত ৰখাই দিয়া কাৰ্যক মুখপাত্ৰগৰাকীয়ে সমালোচনা কৰে। তেওঁ কয় যে কংগ্ৰেছ দলে অলপতে 1937 চনৰ অক্টোবৰত বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱক গোৱাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে গ্ৰহণ কৰা প্ৰস্তাৱক পুনৰ গৃহীত কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় গীতটোৰ প্ৰতি অসন্মান প্ৰদৰ্শনৰ বাবে চলোৱা কংগ্ৰেছৰ প্ৰচেষ্টা সফল নহ'ব। তেওঁ কয় যে মহাত্মা গান্ধীয়েও আনকি বন্দে মাতৰম পৰিৱেশন কৰাৰ সপক্ষে মত পোষণ কৰিছিল। বন্দে মাতৰমক দেশৰ মন্ত্ৰ বুলি উল্লেখ কৰি শ্ৰীপাত্ৰই কয় যে ইয়াৰ অৰ্থ হিন্দু আৰু মুছলমানৰ মাজত বিভাজন অনা নহয়।
देश को आप इस प्रकार वंदे मातरम के माध्यम से विभाजित करने की कोशिश करेंगे और वंदे मातरम जैसे गांधी जी ने कहा यह देश का गान है, यह मंत्र राष्ट्र का है, यह हिंदू और मुसलमानों के बीच में विभाजन का तरीका नहीं। आज इस प्रस्ताव में भारतीय जनता पार्टी के पदाधिकारी की बैठक में माननीय राष्ट्रीय अध्यक्ष जी ने निर्देश दिए हैं कि भारतीय जनता पार्टी का प्रत्येक कार्यकर्ता देश के प्रत्येक गली नुक्कड़ कोने में जाकर वंदे मातरम का यशोगान करेगा। वंदे मातरम के विषय में लोगों को हम बताएंगे। वंदे मातरम को लेकर जिस प्रकार की कुलच्छित राजनीति कांग्रेस पार्टी कर रही है उसको लेकर हम आंदोलन खड़ा करेंगे।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে বিজেপিয়ে ৰাষ্ট্ৰজুৰি মাহজোৰা কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান চলাব। এই অভিযানত প্ৰধানমন্ত্ৰী ৰাজহুৱা সেৱাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে প্ৰচাৰ কৰি জনসাধাৰণক, বিশেষকৈ যুৱক যুৱতীসকলক সেৱাৰ মনোভাৱেৰে কাম কৰি যাবলৈ উৎসাহিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ'ব। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ টাৱৰেই কয় যে এই অভিযান 2001 চনৰ 7 অক্টোবৰত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শ্ৰীমোদীৰ শপতগ্ৰহণৰ 25 বছৰ পূৰ্ণ হোৱাৰো প্ৰতীক হ'ব। এই অভিযানকালত দলটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্বৰ সেৱাৰ স্পৃহাক প্ৰতিফলিত কৰিব পৰাকৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব। তেওঁ কয় যে এই অভিযানৰ অংশৰূপে বিজেপিৰ কৰ্মীসকলে সমগ্ৰ দেশৰ 14 লাখৰো অধিক অংগনবাড়ী কেন্দ্ৰলৈ গৈ শিশুৰ সঠিক পৰিপুষ্টি আৰু প্ৰতিপালনৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা অংগনবাড়ী কৰ্মীসকলক সন্মান প্ৰদৰ্শনৰ বাবেও কাৰ্যসূচী আয়োজন কৰিব। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 5 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে মোহনবাগানে অভিলেখ সংখ্যক 17 বাৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ ডুৰাণ্ড কাপ জয় কৰিছে। চৰকাৰে লাইচেন্স ৰাজৰ সময়ছোৱাৰ উৎপাদনৰ বাবে দণ্ড বিহাৰ পৰিৱৰ্তে উৎপাদন আধাৰিত উদগনিলৈ দৃষ্টিভংগী সলনি কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিলিগুৰি কৰিডৰৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাত গুৰুত্ব আৰোপ কৰি দেশৰ পূৰ্বাঞ্চলৰ সীমান্ত নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। উচ্চতম ন্যায়ালয়ে সমাধান সমাৰোহ পদক্ষেপৰ অংশৰূপে আয়োজন কৰা তিনিদিনীয়া বিশেষ লোক আদালতৰ প্ৰথম দিনটোত 400ৰো অধিক গোচৰ নিষ্পত্তি কৰিছে। বিজেপিয়ে বন্দে মাতৰমৰ প্ৰসাৰৰ উদ্দেশ্যে ৰাষ্ট্ৰজুৰি প্ৰচাৰ চলাব। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।